তেরো নং ছবি যীশুর জন্ম। জোসেফ আর মরিয়মে বৈতলেহেম চহরলৈ যাবলগিয়া হয়েছিল। যেতিয়া তেওঁলোকে তালৈ গৈ পালে, তাত তেওঁলোকৰ বাবে কোনো কোঠালি নাছিল। প্ৰতিটো ঘৰে মানুহৰে ভৰি পৰিছিল, সেয়েহে তেওঁলোকে গোহালিত থাকিবলগীয়া হৈছিল। তাতে মৰিয়মে যীশুক জন্ম দিছিল। সেই নিশা এজন স্বৰ্গদূতে কিছুমান মানুহক দেখা দিছিল, যিসকলে পথাৰত তেওঁলোকৰ মেৰবিলাক ৰখি আছিল। তেওঁ বেতলেহেম চহৰত ত্ৰাণকৰ্তা যীশুৰ জন্ম হোৱাৰ কথা তেওঁলোকক কৈছিল। তাৰ পিছত আকাশত অনেক স্বৰ্গদূত ওলাই গীত গাই ঈশ্বৰৰ প্ৰশংসা কৰিছিল। সেই মানুহবিলাকে ত্ৰাতা যীশুক চাবলৈ গৈছিল।